নমস্কাৰ। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো পুলক গগৈয়ে আৰু মোৰ সৈতে আছে ৰূপজ্যোতি বৰুৱা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে ধৰি ৰাজ্যৰ মন্ত্ৰী বিধায়কসকলৰ বান প্ৰভাৱিত অঞ্চল পৰিদৰ্শন। ক্ষতিগ্ৰস্তসকলৰ বাবে উদ্ধাৰ তথা সাহায্য অভিযানৰ যাৱতীয় পৰ্যালোচনা। সম্পূৰ্ণতা অভিযানৰ অধীনত দৰং জিলাৰ পূব মংগলদৈ, ওদালগুৰিৰ ভেৰগাঁও আৰু ডিমাহাচাও জিলাৰ বিভিন্ন খণ্ডত আজি বিভিন্ন কাৰ্যসূচী গ্ৰহণ। প্ৰশাসনিক সংস্কাৰ আৰু জন অভিযোগ বিভাগত শিক্ষা হেতু অসমলৈ কেন্দ্ৰীয় চৰকাৰৰ 2024 বৰ্ষৰ ই গভৰ্ণেন্সৰ ৰাষ্ট্ৰীয় বঁটা। চলিত বৰ্ষৰ বাবে চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ পৰ্যায়ৰ প্ৰৱেশ পৰীক্ষাৰ নতুন সময়সূচী ঘোষণা আৰু চেন্নাইত অনুষ্ঠিত হ'বলগীয়া T20 আন্তঃৰাষ্ট্ৰীয় মহিলা ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত আজি ভাৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ। ৰাজ্যৰ কোনো কোনো ঠাইত আজি বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও এতিয়াও ভালেমান ঠাই বানৰ কবলত আছে। ৰাজ্যখনৰ সাম্প্ৰতিক বানত 29খন জিলাৰ 21 লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড় জিলাৰ কেইবাটাও স্থানত বান পৰিস্থিতিৰ বুজ লয়। মুখ্যমন্ত্ৰীগৰাকীয়ে জিলাখনৰ খোৱাঙত বহিদিহিং নৈৰ মথাউৰি ভাঙি জলমগ্ন হোৱা কেইবাখনো গাঁও আজি পৰিদৰ্শন কৰাৰ লগতে অঞ্চলটোৰ জনসাধাৰণে আশ্ৰয় লৈ থকা এটা শিবিৰ পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আজি টেঙাখাত মহাবিদ্যালয়ত স্থাপন কৰা আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰে। বৰ্তমান 299গৰাকী লোকে আশ্ৰয় লৈ থকা এই শিবিৰত প্ৰয়োজনীয় সকলো সা সুবিধা প্ৰদান কৰিবলৈ তেওঁ জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে। ইয়াৰ উপৰিও জ্যেষ্ঠ ব্যক্তি আৰু শিশুসকলৰ বিশেষ যত্ন ল'বলৈ তেওঁ জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰীৰ সৈতে আজিৰ ভ্ৰমণকালত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ লগতে বিধায়ক চক্ৰধৰ গগৈ উপস্থিত থাকে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আজি কৃত্ৰিম বানৰ কবলৰ পৰা ডিব্ৰুগড় নগৰৰ ভালেমান ঠাই পৰিদৰ্শন কৰে। তেওঁ জিলা প্ৰশাসনক কৃত্ৰিম বান ৰোধ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ উপৰিও বান ক্ষতিগ্ৰস্ত ৰাইজক সাহায্য প্ৰদান কৰাটো সুনিশ্চিত কৰিবলৈ তেওঁ নিৰ্দেশ দিছে। ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিময় বৰাই আজি শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলাখনৰ বান পৰিস্থিতিৰ সন্দৰ্ভত এখন পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে। সভাত মন্ত্ৰীবৰ্গই বানত 60%তকৈও অধিক ক্ষতি হোৱা বাসগৃহসমূহৰ মেৰামতিৰ বাবে ৰাজ্য চৰকাৰে 1,20,000 টকাকৈ প্ৰদান কৰিব বুলি অৱগত কৰে। তেওঁ জিলাখনৰ বান ক্ষতিগ্ৰস্ত খেতিয়কসকলক অচিৰে প্ৰধানমন্ত্ৰী ফচল বীমা আঁচনিত নিজৰ নাম পঞ্জীয়ন কৰাৰ বাবে আহান জনায়। মন্ত্ৰীগৰাকীয়ে জিলাখনত ক্ষয় ক্ষতিৰ বুজ লোৱাৰ বাবে গঠন কৰা 72জনীয়া এটা বিশেষ দলে কাইলৈৰ পৰা জিলাখনত জনসাধাৰণৰ ক্ষয় ক্ষতিৰ বুজ লব বুলি অৱগত কৰে। উল্লেখযোগ্য যে জিলাখনৰ দিচাংমুখ, দিখৌমুখৰ লগতে ডিমৌ বিধানসভাৰ অধীনৰ ভালেমান অঞ্চল বানৰ কবলত পৰিছে। সাম্প্ৰতিক বানত জিলাৰ 118খন গাঁৱৰ 88,600গৰাকী লোক প্ৰভাৱিত হৈছে। বিত্তমন্ত্ৰী অজন্তা নেওগে আজি গোলাঘাট জিলাৰ বান পৰিস্থিতিৰ সন্দৰ্ভত বুজ লোৱাৰ বাবে জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন বৈঠকত মিলিত হয়। মন্ত্ৰীগৰাকীয়ে বান ক্ষতিগ্ৰস্ত পৰ্যায়সমূহক সময়মতে বান সাহায্য প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ লগতে জিলাখনৰ আশ্ৰয় শিবিৰত থকা লোকসকলে যাতে সকলো ধৰণৰ সা সুবিধা লাভ কৰাটো সুনিশ্চিত কৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে। ইয়াৰ পৰা বান ক্ষতিগ্ৰস্ত লোকসকলৰ পুনৰ সংস্থাপনৰ বাবে 15 আগষ্টৰ ভিতৰত জৰীপৰ প্ৰতিবেদন দাখিল কৰিবলৈ সংশ্লিষ্ট বিভাগসমূহক তেওঁ নিৰ্দেশ দিয়ে। আজিৰ বৈঠকত দেওবাৰ বিধায়ক ভৱেন্দ্ৰ নাথ মুৰলী, বৰপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনৰ লগতে জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত আছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে ৰাজ্যৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি মাজুলী জিলাৰ বান পৰিস্থিতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে আজি পুৱা শালমৰা অঞ্চল পৰিদৰ্শন কৰি বান ক্ষতিগ্ৰস্ত লোকসকলৰ সৈতে মত বিনিময় কৰে। তেওঁ দুৰ্যোগৰ সময়ত জনসাধাৰণৰ সেৱা আগবঢ়াবৰ বাবে ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীৰ আজিৰ এই ভ্ৰমণকালত জিলা আয়ুক্ত কাবেৰী বি শৰ্মাৰ লগতে বিধায়ক ভূৱন গাম উপস্থিত থাকে। যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে আজি মাজুলীৰ আউনীআটী সত্ৰৰ সমীপৰ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে দুগুণীধাৰীৰ চিগা মথাউৰিৰ অংশ পৰিদৰ্শন কৰাৰ লগতে জিলাখনৰ ভালেমান বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰে। ৰাজ্যৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজি বিধানসভা সমষ্টিৰ বামচেনীয়া দেউৰী গাঁৱত বান ক্ষতিগ্ৰস্ত লোকসকলক জিলা প্ৰশাসনৰ ফালৰ পৰা সাহায্য প্ৰদান কৰে। গোৱালপাৰা জিলাত ব্ৰহ্মপুত্ৰৰ জলস্তৰ সামান্য হ্ৰাস পাইছে যদিও জিলাখনৰ বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে। জিলাখনৰ 4টা ৰাজহচক্ৰৰ 297খন গাঁও বৰ্তমান প্লাবিত হৈ আছে। ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে আজি জিলাৰ জলেশ্বৰ সমষ্টিৰ বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰে। তেওঁ লগতে বুঢ়াবুঢ়ী অঞ্চলত ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াৰো পৰিদৰ্শন কৰে। বৰপেটা জিলাৰ বান পৰিস্থিতি সামান্য উন্নত হোৱা পৰিলক্ষিত হৈছে। জিলাখনৰ কলগাছিয়াৰ কৰাৰপুৰত কালি বেঁকী নৈৰ দলঙৰ পশ্চিম দিশৰ পথটো খহি যোৱাত যাতায়াত ব্যাহত হৈ থকাত জনসাধাৰণে সমস্যাৰ সন্মুখীন হৈছে। জিলা আয়ুক্তগৰাকীয়ে আজি ক্ষতিসাধন হোৱা পথটো পৰিদৰ্শন কৰি অচিৰেই মেৰামতি কৰিবলৈ সংশ্লিষ্ট বিভাগক নিৰ্দেশ দিয়ে। বাক্সা জিলাৰ কেইবাখনো নৈৰ জলপৃষ্ঠ বৃদ্ধি হৈ থকাত জিলাখনৰ সম্ভাৱ্য বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে বিশেষ সতৰ্কতা গ্ৰহণ কৰিছে। জিলাখনত বান ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে 72টা আশ্ৰয় শিবিৰ সাজু কৰি ৰখা হৈছে বুলি জিলা আয়ুক্তগৰাকীয়ে জানিবলৈ দিছে। কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ কাছাই আজি নগাঁও জিলাৰ জখলাবন্ধাৰ সমীপৰ হাতীমৰাত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে ক্ষতিসাধন কৰা মথাউৰিটো পৰিদৰ্শন কৰে। ইয়াৰ লগতে তেওঁ অঞ্চলটোৰ কেইবাটাও বান শিবিৰ পৰিদৰ্শন কৰে। গুৱাহাটী মহানগৰত যোৱা নিশা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত আজি অনিল নগৰ নবীন নগৰ ৰুক্মিণী গাঁৱকে ধৰি ভালেমান অঞ্চলত কৃত্ৰিম বানৰ সৃষ্টি হয়। মৰিগাঁৱৰ জিলা আয়ুক্ত দেৱাশী শৰ্মাই আজি মায়ং ৰাজচক্ৰৰ অধীনৰ বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰাৰ লগতে বান সাহায্য বিতৰণৰ সবিশেষ বুজ লয়। ইফালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰো 95টা বন শিবিৰ এলেকা প্লাৱিত হৈছে। ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে ৰাষ্ট্ৰীয় উদ্যানখনত এতিয়ালৈকে 31টা বন্যপ্ৰাণীৰ মৃত্যু হৈছে। ইয়াৰ উপৰি উদ্যানখনৰ ভালেমান জীৱ জন্তুৱে উদ্যানখনৰ মাজে মাজে থকা ওখ ঠাইত আশ্ৰয় লোৱাৰ বিপৰীতে ভালেমান জীৱ জন্তু কাৰ্বি পাহাৰত আশ্ৰয় লৈছে। বানৰ সময়ছোৱাত জীৱ জন্তুৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত প্ৰকল্পৰ অধীনৰ ৰাষ্ট্ৰীয় ঘাইপথত বাহনৰ চলাচলৰ ক্ষেত্ৰত জিলা প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। এই অনুসৰি পুৱা 8 বজাৰ পৰা বিয়লি 4 বজা পৰ্যন্ত ট্ৰাকসমূহ জিলা আৰক্ষী আৰু বন বিভাগৰ নিয়ন্ত্ৰণত আহ যাহ কৰিব পাৰিব। বিগত 24 ঘণ্টাত 6গৰাকীতকৈও অধিক লোকৰ মৃত্যু হোৱাত ৰাজ্যখনৰ বানত এতিয়ালৈকে মৃত্যুৰ সংখ্যা 52লৈ বৃদ্ধি পাইছে। ৰাজ্যৰ 107টা ৰাজহচক্ৰৰ অধীনৰ 3,200খন গাঁৱৰ 57,000 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। ব্ৰহ্মপুত্ৰ বৰাকৰ লগতে প্ৰায়বোৰ উপনৈৰ জলস্তৰ বিপদসীমাৰ ওপৰেৰে বৈ আছে। এই বানত বিগত 24 ঘণ্টাত 145টা পথ, 13টা মথাউৰি আৰু 2খন দলং ক্ষতিগ্ৰস্ত হৈছে। ইফালে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম আৰু চুবুৰীয়া অৰুণাচল প্ৰদেশত প্ৰবল বৃষ্টিপাতৰ সতৰ্কবাণী জাৰি কৰিছে। অসমত ৰাজ্য চৰকাৰে বিভিন্ন স্থানত ইতিমধ্যে 451টা সাহায্য বিতৰণ কেন্দ্ৰৰ লগতে 247টা সাহায্য কেন্দ্ৰ মুকলি কৰিছে। বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীয়ে ৰাজ্যখনত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত ৰাখিছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক ৰূপজ্যোতি বৰুৱাৰ পৰা।
নাগৰিকৰ অংশগ্ৰহণেৰে নীতি আয়োগৰ সম্পূৰ্ণতা অভিযান শীৰ্ষক বিশেষ অভিযান কালি আৰম্ভ হৈছে। অসমতে বাক্সা, ধুবুৰী, দৰং, বৰপেটা, গোৱালপাৰা, ওদালগুৰি, ডিমাহাছৰ পশ্চিম কাৰ্বি আংলং আৰু হাইলাকান্দিৰ কেইবাটাও উন্নয়ন খণ্ডক এই অভিযানে সামৰি লৈছে। মুঠ 112খন অভিলাষী জিলাৰ 500টা খণ্ডত এই অভিযানৰ উন্মোচনী অনুষ্ঠানৰ আয়োজন কৰা হয়। অহা 30 ছেপ্টেম্বৰলৈকে 3 মাহ ধৰি চলিবলগীয়া এই অভিযানৰ লক্ষ্য হৈছে সকলো অভিলাষী জিলা আৰু খণ্ডত 12টা মূল সামাজিক খণ্ডৰ সূচকৰ ক্ষেত্ৰত 100% পৰিপূৰ্ণতা লাভ কৰা। দৰং জিলাৰ পূব নঙলগুৰি, ওদালগুৰি, ভেৰগাঁও আৰু ডিমাহাছৰ জিলাৰ বিভিন্ন খণ্ডত আজি সম্পূৰ্ণতা অভিযান আৰম্ভ কৰা হৈছে। ওদালগুৰি জিলাৰ ভেৰগাঁও উন্নয়ন খণ্ডত আজি অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে এই অভিযানৰ কাৰ্যসূচী আৰম্ভ কৰে। তামোলপুৰ জিলা প্ৰশাসন আৰু তামোলপুৰ উন্নয়ন খণ্ডৰ উদ্যোগত তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰেক্ষাগৃহত আজি এই সন্দৰ্ভত এখন সজাগতামূলক সভা অনুষ্ঠিত হয়। সভাত দ্বিতীয় পাৰিষদ হেমন্ত ৰাভাৰ লগতে জিলা প্ৰশাসনৰ কেইবাগৰাকীও উচ্চপদস্থ বিষয়া উপস্থিত থাকে। মঙলদৈয়া আয়ুক্তৰ উদ্যোগত আজি জিলাখনত কেন্দ্ৰীয়ভাৱে সম্পূৰ্ণতা অভিযান উদ্বোধন কৰা হয়। উদ্বোধনী কাৰ্যসূচীত স্থানীয় সাংসদ দিলীপ শইকীয়া, বিধায়কদ্বয়ক্ৰমে বসন্ত দাস আৰু পৰমানন্দ ৰাজবংশীকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আনহাতে দক্ষিণ শৰ্মাৰ মানকাছাৰ জিলাৰ ফেকামাৰীত, কাছাৰ জিলাৰ লক্ষীপুৰত আৰু ধেমাজি জিলাৰ মুৰক্ৰম চেলেকত কাইলৈ এই অভিযান আৰম্ভ হ'ব। এই অভিযানৰ অধীনত অভিলাষী জিলা আৰু উন্নয়ন খণ্ডৰ সমূহত মূলত প্ৰথম তিনিমাহতে পঞ্জীয়নভুক্ত প্ৰসূতিৰ সংখ্যা সংহত শিশু বিকাশ সেৱাৰ অধীনত প্ৰসূতিৰ পৰিপূৰক খাদ্য যোগান শিশুৰ সম্পূৰ্ণ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ হাৰ চৰকাৰে 2025-26 কৃষকৰ বাবে আৰম্ভ কৰা ছয় হেল্থ কাৰ্ডৰ যোগেদি মাটিৰ নমুনা সংগ্ৰহৰ হাৰ প্ৰতিটো খণ্ডত মধুমেহ আৰু উচ্চ ৰক্তচাপজনিত ৰোগীসকলক চিনাক্তকৰণৰ হাৰ আৰু একোটা উন্নয়ন খণ্ডত থকা আমনিৰ্ভৰশীল গোটৰ বিপৰীতে পুঁজি লাভ কৰি থকা গোটৰ হাৰ বিদ্যুৎ যোগান থকা মাধ্যমিক পৰ্যায়ৰ বিদ্যালয়ৰ হাৰ তথা পাঠ্যক্ৰম আৰম্ভ হোৱাৰ এমাহৰ ভিতৰতে পাঠ্যপুথি বিতৰণৰ হাৰ বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছে। তিনিমাহ হোৱা সম্পূৰ্ণতা অভিযানৰ অংশ হিচাপে নিৰ্বাচিত জনপ্ৰতিনিধিৰ লগতে জিলা তথা খণ্ড বিষয়াসকলে গ্ৰামসভা নাটক পুষ্টিক আহাৰ মেলা স্বাস্থ্য শিবিৰ প্ৰদৰ্শনী সজাগতা সভা আৰু সমদল আদি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰিব। এই অভিযানত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহেও সম্পূৰ্ণ সহৃদয়তাৰে অংশগ্ৰহণ কৰিছে। অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ কৌখাম খণ্ডত ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী সোনা মেঙে কালি এই অভিযানৰ শুভাৰম্ভ কৰে। কেন্দ্ৰীয় চৰকাৰে প্ৰশাসনিক সংস্কাৰ আৰু জন অভিযোগ বিভাগত 2024 বৰ্ষৰ ই গভাৰ্ণেন্সৰ ৰাষ্ট্ৰীয় বঁটাৰ বাবে শিক্ষা সেতু অসমক বাছনি কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শিক্ষা সেতুৰ এই স্বীকৃতিৰ বাবে সকলোকে অভিনন্দন জনাইছে। এই স্বীকৃতিয়ে প্ৰযুক্তিৰ জৰিয়তে শিক্ষাখণ্ডলৈ পৰিৱৰ্তন অনাৰ লক্ষ্যত প্ৰেৰণা যোগাব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে। উল্লেখযোগ্য যে অহা 8 আৰু 9 আগষ্টত মুম্বাইত অনুষ্ঠিত হ'বলগীয়া ই গভাৰ্ণেন্সৰ 27 সংখ্যক ৰাষ্ট্ৰীয় সন্মিলনৰ সময়তে সমগ্ৰ শিক্ষা অসমক এই বঁটা প্ৰদান কৰা হ'ব বুলি শিক্ষামন্ত্ৰী ডাঃ ৰমেশ তেজীয়ে সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে। চলিত বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ পৰ্যায়ৰ প্ৰৱেশ পৰীক্ষা অহা 11 আগষ্টত দুটা সময়সূচীত অনুষ্ঠিত হ'ব। ৰাষ্ট্ৰীয় চিকিৎসা বিজ্ঞান পৰীক্ষা পৰিষদে আজি পৰীক্ষাৰ সংশোধিত সময়সূচী জাৰি কৰিছে। উল্লেখযোগ্য যে প্ৰৱেশিকা পৰীক্ষা যোৱা মাহত অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও কিছুমান প্ৰতিযোগিতামূলক পৰীক্ষাত আঁকোৱাহৰ অভিযোগৰ পৰিপ্ৰেক্ষিতত পৰীক্ষাৰ এদিন আগেয়ে পৰীক্ষা স্থগিত কৰা হৈছিল। জি এছ টি সন্দৰ্ভত ব্যৱসায়ীসকলৰ অভিযোগ নিষ্পত্তিৰ বাবে গঠিত ৰাজ্য কেবিনেট সমিতিয়ে আজি গোলাঘাট জিলাৰ দেৰগাঁৱত এখন বৈঠকত মিলিত হয়। এই বৈঠকত ৰাজ্যৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহল, বিত্তমন্ত্ৰী অজন্ত নেওগ, জিলা কৰ অধীক্ষক পল্লৱ কুমাৰ ঝা, বিধায়ক ভৱেন্দ্ৰ নাথ ভৰালীকে ধৰি কেইবাজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। এই বৈঠকত যোৰহাট, গোলাঘাট, মাজুলী আৰু শিৱসাগৰ জিলাৰ ব্যৱসায় সংস্থাৰ প্ৰতিনিধিৰ লগত ব্যৱসায়ীসকলে দীৰ্ঘদিন ধৰি সন্মুখীন হৈ অহা সমস্যাসমূহৰ বিষয়ে তথ্য সংগ্ৰহ কৰা হয়। ভাৰতীয় মহিলা ক্ৰিকেট দলে দক্ষিণ আফ্ৰিকাৰ সৈতে তিনিখনীয়া টি টুৱেণ্টি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত আজি অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7 বজাত চেন্নাইৰ এম এছ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। ইতিমধ্যে দুয়োখন দেশৰ মাজত তিনিখনীয়া এদিনীয়া শৃংখলা আৰু এখন টেষ্ট মেচ অনুষ্ঠিত হয়। হৰমনপ্ৰীত কৌৰ নেতৃত্বাধীন ভাৰতীয় মহিলা ক্ৰিকেট দলটোৱে দক্ষিণ আফ্ৰিকাৰ বাবে যথেষ্ট প্ৰত্যাহান হৈ থিয় দিছে। দক্ষিণ আফ্ৰিকা দলটো এতিয়ালৈকে এখন মেচতো জয়ী হ'ব পৰা নাই। এদিনীয়া শৃংখলাত ভাৰতে 3-0 ব্যৱধানত শৃংখলা দখল কৰাৰ বিপৰীতে একমাত্ৰ টেষ্ট মেচখনত 10 উইকেটত বিজয়ী হয়। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ পঢ়ি দিছো। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে ধৰি ৰাজ্যৰ মন্ত্ৰী বিধায়কসকলৰ বান প্ৰভাৱিত অঞ্চল পৰিদৰ্শন, ক্ষতিগ্ৰস্তসকলৰ বাবে উদ্ধাৰ তথা সাহায্য অভিযানৰ যাৱতীয় পৰ্যালোচনা। সম্পূৰ্ণতা অভিযানৰ অধীনত দৰং জিলাৰ পূব মঙলগুৰি, ওদালগুৰি, ভেৰগাঁও আৰু তামুলপুৰৰ বিভিন্ন খণ্ডত আজি বিভিন্ন কাৰ্যসূচী গ্ৰহণ। প্ৰশাসনিক সংস্কাৰ আৰু জন অভিযোগ বিভাগত শিক্ষা সেতু অসমলৈ কেন্দ্ৰীয় চৰকাৰৰ 2024 বৰ্ষৰ ই গভাৰ্ণেন্সৰ ৰাষ্ট্ৰীয় বঁটা। চলিত বৰ্ষৰ বাবে চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ পৰ্যায়ৰ প্ৰৱেশ পৰীক্ষাৰ নতুন সময়সূচী ঘোষণা আৰু চেন্নাইত অনুষ্ঠিত হ'বলগীয়া টি টুৱেণ্টি আন্তঃৰাষ্ট্ৰীয় মহিলা ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত আজি ভাৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।